Ella a Cajpaní. Batir Hoitemoi Prozan Masohoria. Etia Prodhan Batir Homokul. কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি গোৱা চৰকাৰৰ কল্যাণমূলক কাৰ্যসূচী মহজে ঘৰ যোজনা মুকলি কৰে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰে অহা 8 অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। গ্ৰুপ কেপ্টেইন শুভংশু শুক্লাই কালি নতুন দিল্লীত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰক সাক্ষাৎ কৰে। ভাৰতৰ সীমান্ত পথ সংস্থা BRO-এ লাডাখৰ মেকলা পাছত বিশ্বৰ সবাতোকৈ উচ্চতাত থকা মটৰ পৰিবহণ পথ নিৰ্মাণ কৰিছে। আৰু ICC মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপত কলম্বোত হ'বলগীয়া দ্বিতীয়খন খেলত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি গোৱাৰ তালেগাঁৱৰ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত এটা অনুষ্ঠানত গোৱা চৰকাৰৰ কল্যাণমূলক কাৰ্যসূচী মহজে ঘৰ যোজনা মুকলি কৰে। এই আঁচনিৰ লক্ষ্য হৈছে চৰকাৰী আৰু সামূহিক ভূমিত নিৰ্মিত গৃহসমূহৰ মালিকীস্বত্ব দীৰ্ঘদিন ধৰি বাস কৰা বাসিন্দাসকলক প্ৰদান কৰা। শ্ৰীশ্বাহে 2452 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। গোৱাৰ মুখ্যমন্ত্ৰী ডঃ প্ৰমোদ সাৱন্ত, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইক আৰু কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া এই অনুষ্ঠানত উপস্থিত থাকে। কালি অনুষ্ঠানত উপস্থিত থকা বিষয়াসকলক সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মহজে ঘৰ যোজনাই NDA চৰকাৰৰ অধীনত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা সংস্কাৰসমূহকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে এয়া হৈছে দক্ষ প্ৰশাসন আৰু সংবেদনশীল চৰকাৰৰ প্ৰতিফলন। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰে অহা 8 অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা সূত্ৰত প্ৰকাশ পাইছে যে 9 অক্টোবৰত মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে ভিছন 2035ৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ অধীনত ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। এয়া হৈছে 10 বছৰীয়া এক সময় নিৰ্ধাৰিত কাৰ্যসূচী আৰু পদক্ষেপ যাৰ জৰিয়তে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু আৰু শক্তি, স্বাস্থ্য, শিক্ষা আৰু জনসম্পৰ্কক অগ্ৰাধিকাৰ দিয়া হৈছে। দুয়োগৰাকী নেতাই ব্যৱসায়িক আৰু ঔদ্যোগিক ক্ষেত্ৰৰ মাতৃস্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপত মিলিত হ'ব। ইয়াৰ জৰিয়তে ভাৰত আৰু ব্ৰিটেইনৰ অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সন্দৰ্ভত আলোকপাত কৰা হ'ব। দুয়োগৰাকী নেতাই পৰস্পৰ স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে মুম্বাইত হ'বলগীয়া গ্ল'বেল ফিনটেক ফেষ্টৰ 6ষ্ঠ সংস্কৰণত অংশগ্ৰহণ কৰিব। তেওঁলোকে ঔদ্যোগিক বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ সৈতেও বাৰ্তালাপ কৰিব। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু ব্ৰিটেইনৰ মাজত সুসম্পৰ্ক স্থাপন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় বায়ুসেনাৰ টেষ্ট পাইলট, ইছৰোৰ মহাকাশচাৰী আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই কালি নতুন দিল্লীত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে এই বৈঠকত বিকশিত ভাৰত বিল্ডাথন 2025 সন্দৰ্ভত আলোচনা কৰা হয়। এই আলোচনাত বিকশিত ভাৰতৰ যাত্ৰাত শৈক্ষিক খণ্ডত বৈজ্ঞানিক ভাৱনা, সৃষ্টিশীলতা আৰু শিক্ষাৰ্থীৰ মাজত উদ্ভাৱনৰ পৰিৱেশ সৃষ্টি কৰা দিশটোৱে গুৰুত্ব লাভ কৰে। উল্লেখযোগ্য যে শুভাংশু শুক্লাক বিকশিত ভাৰত বিল্ডাথন 2025ৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুবিধাৰ অৰ্থে ঘোষণা কৰা GST সঞ্চয় উৎসৱ যোৱা 22 ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হৈছে। পৰৱৰ্তী প্ৰজন্মৰ এই GST সংস্কাৰে দেশৰ পৰোক্ষ কৰ ব্যৱস্থা সৰল কৰি তুলিছে। এই সংস্কাৰে বিভিন্ন সামগ্ৰী আৰু সেৱাৰ কৰৰ হাৰ হ্ৰাস কৰি জনসাধাৰণক সকাহ প্ৰদান কৰিছে। আজি আমি GST সংস্কাৰৰ ফলত পশ্চিমবংগৰ বিভিন্ন উদ্যোগ কি ধৰণে সকাহ লাভ কৰিছে সেই বিষয়ে আলোকপাত কৰিছো। নতুন GST সংস্কাৰে পশ্চিমবংগৰ কাৰিকৰ, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীক সকাহ প্ৰদান কৰিছে। 2500 টকাৰ বস্ত্ৰৰ ক্ষেত্ৰত পূৰ্বৰ 12% পৰা GST বৰ্তমান 5% হ্ৰাস পাইছে। ইয়াৰ ফলত স্থানীয় বস্ত্ৰ ব্যৱসায়ীসকল আৰু বস্ত্ৰ উদ্যোগ লাভান্বিত হৈছে। পশ্চিমবংগৰ পৰম্পৰাগত শিল্প আৰু স্থানীয় উৎপাদিত সামগ্ৰীসমূহত ইয়াৰ প্ৰভাৱ সুস্পষ্ট। হস্তনিৰ্মিত সামগ্ৰী যেনে শান্তি নিকেতন চামৰাৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী, বানকুৰা, টেৰাকটা, পুৰুলীয়া মুখা, কাঠা এম্ব্রয়ডারী আর আমৰ পৰা উৎপাদিত বিভিন্ন খাদ্য সামগ্রীর ক্ষেত্রে 5% GST নির্ধারণ করা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ সীমান্ত পথ সংস্থা BRO-এ লাইন অফ এক্সুৱেল কণ্ট্ৰলৰ সমীপৰ লাডাখৰ মেকলাৰ পাছত সাগৰ পৃষ্ঠৰ পৰা 19,400 ফুট উচ্চতাত বিশ্বৰ সবাতোকৈ উচ্চতাত থকা মটৰ পৰিবহণ পথ নিৰ্মাণ কৰিছে। এই সফলতাৰ জৰিয়তে BRO-এ সাগৰ পৃষ্ঠৰ পৰা 19,024 ফুট উচ্চতাত অৱস্থিত 2021 চনত নিৰ্মাণ কৰা অমলিং লা পথৰ অভিলেখ ভংগ কৰিছে। সংস্থাটোৱে ব্ৰিগেডিয়াৰ বিশাল শ্ৰীবাস্তৱৰ নেতৃত্বত জাতীয় পতাকা উত্তোলন কৰি এই সফলতা উদযাপন করে। নতুনকৈ নির্মিত এই পথটো কৌশলগত দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ আৰু ই সীমান্তৱৰ্তী গাঁও ফুকছেৰ নিচেই সমীপত অৱস্থিত। পথটোৱে লাডাখত পৰ্যটনৰ সম্ভাৱনা কঢ়িয়াই আনিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2026-31 মাৰ্চৰ ভিতৰত বাওপন্থী উগ্ৰবাদৰ পৰা ভাৰতক মুক্ত কৰাৰ সংকল্পৰ কথা পুনৰবাৰ প্ৰকাশ কৰিছে। মাওবাদীসকলক হিংসাৰ পৰা আঁতৰি সমাজৰ মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহান জনাই তেওঁ কয় যে সশস্ত্ৰ সংগ্ৰামৰ পথত থকাসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। কালি ছত্তীশগড়ৰ জগদলপুৰত অনুষ্ঠিত হোৱা বস্তাৰ দেশেৰা লোক উৎসৱত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নক্সালবাদৰ সমস্যাৰ বাবে এই অঞ্চল উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। অৱশ্যে অহা বছৰ 31 মাৰ্চৰ পাছত উগ্ৰপন্থীয়ে বস্তাৰৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিব নোৱাৰিব বুলি তেওঁ উল্লেখ কৰে। লগতে গৃহমন্ত্ৰীগৰাকীয়ে কালি বস্তাৰত গ্ৰামীণ বাছ সেৱা যোজনাৰো শুভাৰম্ভণি কৰে। এই আঁচনিৰ অধীনত বস্তাৰ আৰু চুৰগোজা সংমণ্ডলৰ 34টা পথত বাছ চলাচল কৰিব। এই অনুষ্ঠানতে শ্ৰীশ্বাহে ছত্তীশগড় চৰকাৰৰ মহাতৰী বন্দন যোজনাৰ অধীনত বিংশ কিস্তি হিচাপে 70 লাখ মহিলাৰ বেংক একাউণ্টত 600 কোটিতকৈ অধিক টকা হস্তান্তৰ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বস্তাৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মুৰববীসকলৰ সৈতেও মত বিনিময় কৰে। NDA চৰকাৰে দক্ষতা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতে নেতৃত্ব দিবলৈ যুৱশক্তিক সাজু কৰি আছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য কৰে। এই অনুষ্ঠানত শ্ৰীমোদীয়ে 62,000 কোটি টকাৰ বিভিন্ন যুৱ পদক্ষেপ উন্মোচন কৰে। এই পদক্ষেপসমূহে সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু ঔদ্যোগিকৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ICC মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপত কলম্বোৰ আৰ প্ৰেমচাদা ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। DLS পদ্ধতিৰে শ্ৰীলংকাক 79 ৰাণত পৰাস্ত কৰি ভাৰতৰ মহিলা দলটোৱে প্ৰথমখন খেলত জয়লাভ কৰিছিল। ভাৰতৰ বাবে আজিৰ খেলখন ছেমিফাইনেলৰ বাবে যোগ্যতা নিৰূপণকাৰী খেল হিচাপে পৰিগণিত হৈছে। বিশ্ব পেৰা এথলেটিক চেম্পিয়নশ্বিপ 2025-ত ভাৰতে কালি 3টা পদক অৰ্জন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত খেলখনত ভাৰতে এতিয়ালৈকে 6টা সোণ, 7টা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদকেৰে মুঠ 18টা পদক লাভ কৰিছে। জাপানৰ কুবেত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ পূৰ্বৰ সংস্কৰণত ভাৰতে 6টা স্বৰ্ণ, 5টা ৰূপ আৰু 6টা ব্ৰঞ্জৰ পদকেৰে মুঠ 17টা পদক লাভ কৰিছিল। বিশ্ব পেৰা এথলেটিক চেম্পিয়নশ্বিপৰ দ্বাদশ সংস্কৰণত 104খন দেশৰ 2,000ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভাৰতৰ 73জনীয়া দলটোত 54 পুৰুষ আৰু 19 মহিলা আছে। আজি প্ৰতিযোগিতাৰ সামৰণি পৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি গোৱা চৰকাৰৰ কল্যাণমূলক কাৰ্যসূচী মহজেক ঘৰ যোজনা মুকলি কৰে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰে অহা 8 অক্টোবৰত 2-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই কালি নতুন দিল্লীত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰক সাক্ষাৎ কৰে। ভাৰতৰ পথ সীমান্ত সংস্থা BRO-এ লাডাখৰ মেকলা পাছত বিশ্বৰ সবাতোকৈ উচ্চতাত থকা মটৰ পৰিবহণ পথ নিৰ্মাণ কৰিছে। আৰু ICC মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপত কলম্বোত হ'বলগীয়া দ্বিতীয়খন খেলত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব। নমস্কাৰ।